অ বৰ্তা,
কি হ'ল?
আপোনাক মই বহুত মিছ কৰিছোঁ।
মোৰ ঘৰত আহিবৰ কাৰণে কাপোৰ চাফা হ'ব লাগিব।
অ মই কাপোৰ সৈতে ধুই পেলাই আহিম, ইস্ত্ৰি মাৰি আহিম, চব কৰি আহিম।
কিন্তু ভিতৰটো
হা, ভিতৰটো কি?
ভিতৰটো ভিতৰটো অন্তৰাত্মাটো
অন্তৰাত্মাটো মোৰ সদায় চাফা আছিল, আপুনি জানেনে?
নাই, লেতেৰা।
আপুনি মোক গ্ৰুপটো এড কৰিব নেকি? আপুনি আপুনি মোক গ্ৰুপটো এড কৰিব।
তই আছে নাই গ্ৰুপৰ কোনোবা এডমিনিষ্ট্ৰেটৰ আছে, তাক হেৰি কৰ, তাহলে মেছেজ পঠা।
প্লিজ মোক এড কৰক না, মই আপোনাৰ পৰা এড
মই নকৰোঁ, মই নকৰোঁ। মই তাই এটা ইনভিটেশ্যন এটা পঠাব পাৰোঁ, অন্য একো নাই।
কিন্তু আপুনি থাকে গ'ল, মই কালি যাই আছোঁ, পুৰা অন্তৰ মানুহটো চাফা হয়। এড্ৰেছটো কওক না বলটা।
বিচাৰি উলা,
বিচাৰি এটা পাইছোঁ উলুবাৰীত বুলি, হয়নে নহয়? এইটো
যা, য'তে হয় ত'তে হয়।
কিন্তু আপুনি আছেনে নাই ঘৰত এতিয়া? মই ইচ্ছাই যাই আছোঁ, কওক আপুনি ঘৰত আছেনে?
এতিয়া মই শুলো,
কেতিয়া আপুনি কেতিয়া উঠিব?
11:30 বজাত।
চাৰে 11টা বাজি গ'ল দেখোন,
ৰাতি নহয় দিনত।
আপুনি ভাল, এতিয়া শুই পেলাই আকৌ 11টা উঠিব, ইমান কিয় শুয়ে আপুনি?
মোৰ কাম খোৱা।
আপোনাক মই কালি শুনিছিলোঁ, মই যে ফোন কৰিছিলোঁ, আপুনি যে মোক ক'লে আপোনাৰ ভৰি এখন ভাঙা আছে, হয় নেকি? সঁচা নে মিছা বৰ্তা?
হ'ল, কথা পতা হ'ল।
নাই হোৱা, আপোনাৰ ভৰিখন ভাল পালে নে নাই?